এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ চেনেজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ প্ৰতি কিলোগ্ৰামত মূল্য 30,000 পৰা 45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5 হেক্টৰ ভূমিত সোম আৰু শোৱালো গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত দনাৰ মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগা পালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
মাননীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান জি সে মেৰাজ মুলাকাত হোৱা আসাম চুনাও মে হাম লোক এক বহুত বড়া কমিটমেন্ট থা কি চাই বাগান কা শ্রমিকো কো জো মাটি কা হক মিলেগা উনকা সাথ সাথ এক প্রধানমন্ত্রী আবাস যোজনা কা মকান ভি মিলে। হাম মাটি কা হক দেনে ওয়ালা হু কাম শুরু হো গিয়া হে। হামারা ইয়ে প্রয়াস থা কি সাথ হি সাথ এক মকান ভি মিলে। মাননীয় মন্ত্রী জি নে হামে বোলা কি জো ভি পাত্র প্রুভ হোগা ইয়া এলিজিবিলিটি হোগা উনকো ভারত সরকার জরুর মদদ করেগা। এগ্রিকালচার ইনফ্রাস্ট্রাকচার ফান্ড জেসা কই সারা চিজ মে আসাম কা ভাগিদারি বহুত কম থে। মন্ত্রী জি নে বোলা কি হাম পুরা মদদ করেগা, আপ লোক আগে কাম কিজিয়ে।
সমগ্র শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ উল্লেখৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত পটুৱাকটা মাধ্যমিক বিদ্যালয়ত আজি শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টি, বিদ্যালয়মুখী পৰিৱেশ গঢ়ি তোলা আৰু ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ দি জিলা আয়ুক্তগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে কেৱল বিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, তেওঁলোকে ঘৰতো নিয়মীয়াভাৱে অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগিব। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়ন কেৱল চৰকাৰৰ একক দায়িত্ব নহয়, ইয়াৰ বাবে শিক্ষক, অভিভাৱক, সমাজ আৰু প্ৰশাসন সকলোৰে সন্মিলিত সহযোগিতাৰ প্ৰয়োজন। বৰপেটা সত্ৰত দুদিনীয়াকৈ আয়োজিত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। বিয়লি সত্ৰৰ চোতালত আইসকলৰ নাম অনুষ্ঠিত হয় আৰু ইয়াৰ পাছত বুঢ়াসত্ৰীয়ে আশীৰ্বাদ প্ৰদান কৰাৰ লগে লগে মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।